গুড ইভিনিং, এইটো আকাশবাণী কহিমা চামলাগা খবৰ পঢ়ি আছে ভাবিনী কিকন। পয়লা হেডলাইন্স, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰা গুজৰাটে কেইনছ ছেমি কণ্ডাক্টৰ অ' এছ এ টি প্লেণ্টটো উদ্ঘাটন কৰি দিছে। গ্লোবেল চিপ মেনুফেকচাৰিং ডে ভাৰত লগা বাঢ়ি থাকে ৰোগে সাধনা কৰিছে। চেঞ্চাছ 2027 লগা পয়লা ভাগটো অহাকালি শুরু হ'ব। হেলথ ডিপাৰ্টমেণ্ট বৰা নাগালেণ্ডে হেলথ এষ্টাব্লিছমেণ্টছ খান নিমদে লাইচেঞ্চ নিয়মটো ঠিক চলাবলৈ কৈ দিছে। আৰু এন এছ ডি এম এ বৰা মৌচম জানকাৰীদে আন্ধি তুফান ভাৰী বৰষুণটো April 3 তাৰিখটোক নাগালেণ্ডে দেখিবলৈ কৈ দিছে। এতিয়া পূৰা খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰা আজি সানন্দ গুজৰাটে কেইনছ ছেমি কণ্ডাক্টৰ লগা অ' এছ এ টি প্লেণ্টটো উদঘাটন কৰি দিছে। গুজৰাটে তাই লগা একদিন লগা ভিজিটে ইটো প্লেণ্টকে উদঘাটন কৰি আদে। তাই কৈছে ইটো প্লেণ্ট পৰা প্ৰডাকশ্যন কৰিব থাকে আৰু ছেমি কণ্ডাক্টৰ্ছ লগা ফিল্ডে এটা দৰকাৰ এচিভমেণ্ট হ'ব। তাই কৈছে সানন্দে ইটো প্লেণ্টে চিপছ বনাদো আমেৰিকা পুঞ্চিব। তাই আৰু কৈছে ভাৰতটো ছেমি কণ্ডাক্টৰ্ছ ফিল্ডে এটা লিডিং পাৰ্টনাৰ ওলাই আছে।
25 পহলে আপনে মুঝে বনাসকাঠা और इस क्षेत्र के विकास का दायित्व सौंपा था। मैं जब तक गुजरात में रहा मैंने इस काम को मिशन मोड में किया और 2014 के बाद से तो इसमें डबल इंजन की सरकार की ताकत भी शामिल है। आज भी यहाँ केंद्र और राज्य की करीब 20,000 करोड़ रुपए की परियोजनाएं शुरू हो रही है। इस प्रोजेक्ट से इस पूरे इलाके की तस्वीर बदलेगी। ऊर्जा, सड़क, रेलवे और हाउसिंग सेक्टर से जुड़े ये प्रोजेक्ट यहाँ के जीवन को एक नई गति देंगे।
দুনিয়া লগা সব পাৰা ডাঙৰ চেঞ্চাছটো দুইটা ভাগতে ল'বলৈ আছে আৰু পয়লা ভাগটো অহাকালি শুরু হ'ব। পয়লাবাৰ চেঞ্চাছটো ডিজিটেলি ল'বলৈ আছে আৰু ছেল্ফ এনিউমেৰেশ্যন লগা অপশ্যন বি থাকিব। মৃত্যুঞ্জয় কুমাৰ নাৰায়ণ, ৰেজিষ্ট্ৰাৰ জেনেৰেল এণ্ড চেঞ্চাছ কমিশ্যনাৰ অফ ইণ্ডিয়াটো আকাশবাণীৰ পাব্লিক স্পীক কাৰ্যক্ৰম দে আলাক পৰা কথা কৈ কিনা কেনেকা চেঞ্চাছ 2027টো পয়লা লোৱা চেঞ্চাছ পৰা আলাক হ'ব এইটো কৈছে। তাই কিনা বিদেশতে থাকিয়া ভাৰতীয় খান বি চেঞ্চাছতে হিচা ল'ব পাৰিব এইটো বি চাফা পৰা কৈ দিছে।
अभी जो प्रथम चरण की हम बात कर रहे हैं, प्रथम चरण बेसिकली मकानों की गणना और मकान सूचीकरण है। इसमें अगर बाहर रहते हैं कोई फर्क नहीं पड़ता। हम दूसरे चरण में जब एक व्यक्ति की गणना कराते हैं तो उसमें जो बाहर रहने वाले हैं उनको एम्बेसी के माध्यम से उनकी गणना कराने की व्यवस्था है।
हेल्थ एंड फैमिली वेलफेयर डिपार्टमेंट पर नागालैंड सब हेल्थ सेंटर्स हॉस्पिटल्स क्लिनिक्स और फार्मासीज के नागालैंड हेल्थ केयर एस्टैब्लिशमेंट अथॉरिटी एक्ट 1997 NHCE एक्ट नीचे लाइसेंस नियम खान ठीक पर चला दे ध्यान दिवले कोई दिशे इदु मामला दे तार सब हेल्थ एस्टैब्लिशमेंट्स के तैकला लाइसेंस टू खत्म होबले तारीख पर कम से कम 6 महीना आगे रिन्यू करिबले अप्लाई करबो निमते कोई दिशे इदु कदम दो होइले अथॉरिटीज खान बरा बिशी इंस्टीट्यूशंस के एक्ट नीचे दे बेसिक रेगुलेटरी रिक्वायरमेंट्स खान चलाबले নোৱাৰি যাগে চাহ পিছিতে লৈছে। তাতে আৰু কৈছে ইকো হেলথ চেণ্টাৰ হস্পিটেল নহ'লে বি ক্লিনিকটো দৰকাৰ লাগিয়া লাইচেঞ্চ পয়লা নলৈলে কাম কৰিয়া শুৰু নকৰিব লাগে। ডিপাৰ্টমেণ্ট বৰা কোনোবা ফাৰ্মাচিষ্টো তাৰ লগতে ডক্টৰ থাকি কিনা কনচালটেশ্যন দিয়া বি জানিছে। লিগেল পজিশ্যনকে চাফা বৰা কৈ কিনা তাইখন কৈছে যোন ফাৰ্মাচি হ'লে বি ডক্টৰ লগতে কাম কৰি আছে কৈলে একটা ক্লিনিক হিচাপতে কাম কৰি আছে আৰু NHCE এক্ট লগা ক্লজ 9 নিচেৰে লাইচেঞ্চ ল'ব লাগে। চিফ মিনিষ্টাৰ নিফিউ ৰিঅ' বৰা কন্যাক চাং আৰু ফম কমিউনিটিকে তিয়হাৰ চালাম জনাইছে। আউলেং লগা আফচাৰদে তাই কন্যাক কমিউনিটিটো নতুন চাল আহিয়া চেলিব্ৰেট কৰি আদে নতুন আশা আৰু বেছি সফলতা উইচ কৰি দিছে। তাই চাং খানকে কনডাংলম লগা আফচাৰদে চালাম জনাইছে আৰু ভাল ফচল সফলতা আৰু নতুন খেতি বাৰী কৰি আদে মিলি জুলি কিনা উন্নতি কৰিবলৈ প্ৰাৰ্থনা কৰিছে। মিষ্টাৰ ৰিঅ' বৰা ফম মন্যু লগা আফচাৰদে ফম কমিউনিটিকে আগে বাৰিয়া আৰু সফল হোৱা লগা চালাম বি জনাইছে। একটা ছ'চিয়েল মিডিয়া পোষ্ট এক্সতে ডেপুটি চিফ মিনিষ্টাৰ ৱাই পাটন বৰাবি ইটো জাতি খানকে চালাম জনাইছে আৰু কেনেকা ইটো তিয়হাৰ খানটো নাগা কমিউনিটিজতে একটা দৰকাৰ হিচা আছে ইটো কৈছে। মিষ্টাৰ পাটন বৰা চাল আহি থাকি নিমতে সুখ শান্তি থাকিবলৈ প্ৰাৰ্থনা কৰিছে। আকাশবাণী কহিমা বৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক্স হেণ্ডেলছ AIR নিউজ এলাৰ্টছ আৰু AIR _ কহিমাতে ফ'ল' কৰিবি। আপুনি খান বৰা ইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমা বৰাবি শুনিবলৈ পাৰিব। ৱেলকাম বেক, আপুনি খান চাম লগা খবৰ শুনি আছে। ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং টু ছ'চিয়েল ছায়েন্স আৰু মেথমেটিক্স চেলছ পৰা নতুন পাব্লিকেশ্যনছ ডেভেলপ কৰি কিনে ৰিলিজ কৰি দিছে। পাব্লিকেশ্যন ডে স্কুল ষ্টুডেণ্টছ খান নিমতে ৰোড ছেফটি এডুকেশ্যন ওপৰতে পেম্পলেটছ, স্কুল টিচাৰ্ছ খান নিমতে ৰোড ছেফটি এডুকেশ্যন ওপৰতে একটা মডিউল, नागालैंड लगा ट्रेडिशनल आर्ट्स एंड क्राफ्ट्स ओपोड़े एक कॉफी टेबल बुक टीचिंग ऑफ सोशल साइंस इन मिडिल स्टेज ओपोड़े एक टीचर रिसोर्स बुक और कम्प्यूटेशनल थिंकिंग योर फर्स्ट स्टेप्स लगा टाइटल बरा एक बुक खान मिलागिना से किताब खान तो तैलगा डायरेक्टर केविरालू केरुओ बरा रिलीज कर दिशे बेटी बचाओ बेटी पढ़ाओ कदम लगा हिस्सा दे डिस्ट्रिक्ट एडमिनिस्ट्रेशन न्यूलैंड और डिस्ट्रिक्ट हब फॉर एम्पावरमेंट ऑफ वुमेन मिशन शक्ति दु जुआकाली मॉडर्न हाई स्कूल न्यूलैंड लगा स्टूडेंट्स खान कारण न्यूलैंड पुलिस स्टेशन दे विजिट करबले ऑर्गेनाइज करिसे ईएससी केलेंगुनियो सोलो बरा कोइसे एनेगा इंस्टीट्यूशन दे विजिट करबले दु माइकी स्टूडेंट्स खान निमते काम लागिया समय दे पुलिस लगते किनगा जाबो लागे इतु जानिबले बिसि दरकार आसे एएसआई इनजंग लंगालंग आरो एलसी निंगसांगयांगर बरा स्टूडेंट्स खान गे पुलिस बरा काम कुरिया दु मिहिन बर देखाइसे आरो नागरिक खान कारणे असल दु छुक्री आरो माइकी मानु खान निमते लीगल कदम राखी दिया खान देखाइसे नागालैंड एप्रिल 3 तारिख तक ठिकाना नाथाकिया मौसम हालात देखिबले आसे नागालैंड स्टेट डिजास्टर मेनेजमेंट अथॉरिटी बरा आजि एकटा एडवाइजरी ओलाइ दिया दे कुशी आंधी तूफान दु बिजली मारिया लगते कमती बरा बिसि बरखन आरो 30-40 किलोमीटर्स पर आवर लगा हावा दु कुनबा जगा दे नहले जगा जगा दे गिरिबले आखा आसे डिस्ट्रिक्ट जिनगा पेरेन दिमापुर कोहिमा वोखा ट्वेनसांग किफिरी मोकचुंग लोंगलेंग आरो फेक्टेदु आजि आरो आहाकाली समयदे जोर हावा आरो बिजली मारिया लगते आंधी तूफान दिखि पावले निसिना आसे एनेगा निसिना मौसम हालातु आगे कोइ दिया समयदे चुमुकिदिमा मन न्यूलैंड सेमिनियो आरो दुसरा डिस्ट्रिक्ट देबि आखा करि आसे अथॉरिटी बरा भारी बरखन आरो जोर हावा कारणे भाल बरा ना दिखिया आरो दुसरा रुकावट खान होबले पारे कोइगिना हुशियार करि दिसे एनएसडीएमए बरा नागरिक खान गे सतर्क थाकिबले बिजली मारिया समयते गास नीचे नहलिबि इलेक्ट्रिक पोल्स असरते ना थाकिबले हावा पानी समयते घर भितर थाकिबले लूज होइगिना थाकिया सामान ठीक करि लबले आरो बिसि बरखन हुआ समयते दरकार ना थाकिया यात्रा नकरिबले जोर करिसे रियल टाइम एलर्ट्स आरो ठीक खबर खान निमते नागरिक खान गे सेफर नागालैंड एप तु चलाबले एडवाइस करिसे नागालैंड जगदलपुर दे फर्स्ट खेलो इंडिया ट्राइबल गेम्स 2026 दे एथलेटिक्स दे तैलागा मेडल गिनती दे आरो मिलाई दिशे यूथ रिसोर्सेस आरो स्पोर्ट्स लगा डिपार्टमेंट हिसाब दे रुदोलुन्यो रेचल बेलहोदु माइकी लगा 100 मीटर स्प्रिंट दे 12.9 सेकेंड्स परा झारखंड लगा पृथ्वी ओरान लगा बीचे दे सेस कुरिकिना सिल्वर मेडल हासिल कुरिशे इतु तो होइले प्रदेश लगा दूसरा मेडल आसे मोता लगा 100 मीटर्स दे दु निकेतुले बेलहो बरा 10.93 ऑफ टाइम लगते खाली 0.02 सेकेंड्स पर पोडियम स्पॉट तो मिस कर दिखिने फोर्थ डे शेष कर आगे दे चुछो टी पर 500 मीटर इवेंट दे ब्रॉन्ज हासिल कर एथलेटिक्स इवेंट तो एप्रिल 2 तारीख तक और बेसि कम्पिटिशन खान हम थकना जारी थे जोकाली बैप्टिस्ट स्कूल बच्चादू तैलगा 41st एनुअल स्पोर्ट्स मीट ऑर्गेनाइज कर एनआर एंटरप्राइजेस लगा प्रोप्राइटर নিঙুতিয় রিও বরা স্পেশাল গেস্ট হিসাবতে কথা কই কিনা জানাইছে খেলকুদ হইলে একটা আগে বাড়ি থাকিয়া মেদান আছে আর ইতু কিসিম কিসিম ক্যারিয়ার মৌকা দি কিনা একটা ভাল গ্লোবাল ইন্ডাস্ট্রিতে ডাঙর হয়ে আছে মিস্টার রিও বরা চিফ মিনিষ্টার নিফিউ রিও লাগা লিডারশিপ নিচিতে নাগালেন্ডে খেলকুদ বিকাশ কারণে বাড়ি থাকিয়া মদতকে সারানা করিছে স্পেশাল গেস্ট বরা স্টুডেন্টস খাগে তাইখান লাগা স্বপ্নাদ মন লগাই কিনা পুরা করি লবলে কারণে জোর করিছে আর বাবা আমা আর টিচার্স কাঙ্গে বাচ্চা খান লাগা ভাল বিকাশতে মদত করিয়া জারি রাখিবলে মাতি দিছে খবর শেষতে হেডলাইন্স আরো একবার জানাই দি আছে প্রধানমন্ত্রী নরেন্দ্র মোদী বরা গুজরাটে কেইন্স সেমিকন্ডাক্টর OSAT প্ল্যান্ট উদ্ঘাটন করে দিছে গ্লোবাল চিপ ম্যানুফ্যাকচারিং দে ভারত লাগা বাড়ি থাকিয়া রোলকে সারানা করিছে সেন্সাস 2027 লাগা পয়লা ভাগ তো আহাকালি শুরু হব হেলথ ডিপার্টমেন্ট বরা নাগালেন্ডে হেলথ এস্টাবলিশমেন্টস খান নিমতে লাইসেন্স নিয়ম তো ঠিক চলাবলে কই দিছে আর NSDMA বরা মৌসম জানকারী দে আন্ধি তুফান ভারী বরখন তো এপ্রিল 3 তারিখ তক নাগালেন্ডে দেখি বলে কই দিছে ইতু লগতে আজি সাম লাগা খবর ইমানতে শেষ করে আছে শুনি থাকিবি আহাকালি পুজোর 7:25 নাগামিজ খবর আনি দিবলে আছে গুড নাইট।